বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ভ্ৰমণৰত এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও মেনুৱেল গনক্লেভছ লৰেংকোৰ সৈতে নতুন দিল্লীত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ 2025ত কালি ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ CIC প্ৰথম সত্ৰ সম্পন্ন হয়। 56.41% ভোটদানেৰে অসমত কালি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ অমৃতসৰৰ ক্ষেত্ৰীয় গোটে 547 কোটি টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে 15 জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 37 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ভ্ৰমণৰত এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও মেনুৱেল গনক্লেভছ লৰেংকোৰ সৈতে নতুন দিল্লীত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। এই বৈঠকত বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু এংগোলাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু সহযোগিতা উন্নীত কৰাৰ লক্ষ্যৰে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। 3-দিনীয়া ভাৰত ভ্ৰমণৰ উদ্দেশ্যে এংগোলাৰ ৰাষ্ট্ৰপতিগৰাকী কালি নতুন দিল্লীত উপস্থিত হৈছিল। ৰাষ্ট্ৰপতিগৰাকীক বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কালি বিমানবন্দৰত বিশেষভাৱে আদৰণি জনাইছিল। এংগোলাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দেশখনৰ কেইবাগৰাকীও মন্ত্ৰী, জ্যেষ্ঠ চৰকাৰী বিষয়া, উদ্যোগিক প্ৰতিষ্ঠান আৰু সংবাদ মাধ্যমৰ এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দল ভাৰত ভ্ৰমণলৈ আহিছে। এংগোলাৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত বিশেষভাৱে আদৰণি জনাব। শ্ৰীমতী মুৰ্মুৱে অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে তেওঁৰ সন্মানাৰ্থে অভ্যৰ্থনা অনুষ্ঠানৰো আয়োজন কৰিব। উল্লেখযোগ্য যে 38 বছৰৰ পাছত এংগোলাৰ ৰাষ্ট্ৰপতিগৰাকী ভাৰত ভ্ৰমণলৈ আহিছে। এই বছৰতে দুয়োখন দেশৰ মাজত স্থাপিত কূটনৈতিক সম্পৰ্কই 40 বছৰ সম্পূৰ্ণ কৰাৰ সময়তে এংগোলাৰ ৰাষ্ট্ৰপতিগৰাকী ভাৰত ভ্ৰমণলৈ আহিছে। কাইলৈ ৰাষ্ট্ৰপতি লৰেংকোৱে দুয়োখন দেশৰ মাজত বিনিয়োগ আৰু ব্যৱসায়িক সম্বন্ধ প্ৰসাৰৰ লক্ষ্যৰে নতুন দিল্লীত হ'বলগীয়া এখন ব্যৱসায়িক বৈঠকত অংশগ্ৰহণ কৰিব। এতিয়া শুনক ৱেবছ সন্মিলনৰ বাতৰি। মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ 2025ত কালি ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ CIC প্ৰথম সত্ৰ সম্পন্ন হয়। CIC অধীনত 32টা বিভিন্ন প্ৰত্যাহ্বান শিতানৰ বিজয়ীসকলক এই সন্মিলনত পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াত সংবাদ মাধ্যমত আৰু মনোৰঞ্জন উদ্যোগৰ এনিমেচন, গেমিং, চলচ্চিত্ৰ নিৰ্মাণ, সংগীত আৰু ডিজিটেল কলাৰ লগতে বিভিন্ন ক্ষেত্ৰক অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰতিযোগিতাত 60খনতকৈও অধিক দেশৰ 1000ৰ অধিক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগীৰ লগতে 1 লাখতকৈও বেছি লোকে পঞ্জীয়ন কৰিছে। এই প্ৰতিযোগিতাই উদীয়মান প্ৰতিভাৰ লগতে যুৱ সমাজৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে এক বিশ্বজনীন মঞ্চ প্ৰদান কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইয়াক এক ঐতিহাসিক মুহূৰ্ত বুলি প্ৰকাশ কৰি কয় যে প্ৰথমবাৰৰ বাবে সৃজনীশীলতাৰ ক্ষেত্ৰত কোনো পুৰস্কাৰ দিয়া হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ জৰিয়তে সৃষ্টিশীল লোকসকলে নতুন সুযোগৰ জগতখনত প্ৰৱেশ কৰিছে। শ্ৰীবৈষ্ণৱে কয় যে এই সন্মিলনে প্ৰতিভাশালী যুৱ প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিছে। তেওঁ কয় যে এই সন্মিলন সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ ক্ষেত্ৰখনৰ বাবে এক মাপকাঠি হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে যুৱ প্ৰজন্মই সৃষ্টিশীলতাৰ সৈতে প্ৰযুক্তিক জড়িত কৰি কাম কৰাৰ এয়া এক সুন্দৰ উদাহৰণ বুলি প্ৰকাশ কৰিছে। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত সংগীতৰ ৱাহ উস্তাদ শিতানত পুৰস্কাৰ বিজেতা অৱধ আহমেদে কয় যে এই সন্মিলনে শাস্ত্ৰীয় সংগীতৰ বিকাশ আৰু প্ৰচাৰৰ ক্ষেত্ৰত এখন মঞ্চ প্ৰদান কৰিছে। এনিমেচনৰ অনৰিয়েল চিনেমেট্ৰিক চেলেঞ্জ শ্ৰেণীত পুৰস্কাৰপ্ৰাপ্ত সঞ্জয় চেন্থেল কুমাৰে আকাশবাণীৰ সংবাদদাতাৰ আগত ৱেবছ সন্মিলনে তেওঁক ইফেক্টিভ আৰ্টিষ্ট আৰু 3D জাৰ্নেলিষ্ট হোৱাৰ সপোন পূৰণত সহায় কৰিব বুলি মত প্ৰকাশ কৰিছে। অসমত কালি অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। এই নিৰ্বাচনত 56.41% ভোটদান সম্পন্ন হৈছে বুলি ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাক সামৰি লোৱা হৈছে। অহা 7 মে'ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাক সামৰি লোৱা হৈছে। অহা 11 মে'ত 2টা পৰ্যায়ৰ ভোটগণনা কৰা হ'ব। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মুঠ 1,80,000 36,682 ভোটাৰে 21,920 গাঁও পঞ্চায়তৰ সদস্য, 2,192 গাঁও পঞ্চায়তৰ সভাপতি, 2,192 আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 397 জিলা পঞ্চায়তৰ সদস্যক নিৰ্বাচিত কৰিব। ৰাজ্যখনৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত 7 জিলাত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হয়। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক নিৰ্বাচন আয়োগে EVMৰ পৰিৱৰ্তে বেলট কাগজেৰে সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ মুঠ 1,20,000 ভোটগ্ৰহণ কৰ্মী নিয়োগ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
আকৌ ঢেৰেকনি মাৰিছে, বৰ্ডো চিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰ্ডো চিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
বাণিজ্যিক বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰিৰ মাজলৈ। মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ অমৃতসৰৰ ক্ষেত্ৰীয় গোটে 4 ৰাজ্যত 4 মাহজোৰা অভিযান চলাই 547 কোটি টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে 15 লোকক গ্ৰেপ্তাৰ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে এই কথা প্ৰকাশ কৰে। শ্ৰীশ্বাহে মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় যে ভাৰতে অতি কঠোৰ হাতেৰে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাদক দ্ৰব্যমুক্ত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰ ক্ষেত্ৰত এয়া এক বৃহৎ পদক্ষেপ বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। চিলিৰ দক্ষিণ উপকূল অঞ্চলত 7.4 ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত সংশ্লিষ্ট কৰ্তৃপক্ষই চুনামিৰ সতৰ্কবাণী জাৰি কৰিছে। এই সতৰ্কবাণীৰ পাছতে চিলি আৰু আৰ্জেণ্টিনাৰ উপকূলীয় অঞ্চলসমূহ খালী কৰা হৈছে। কেপ হৰ্ণ আৰু এণ্টাৰ্কটিকাৰ মাজত মাত্ৰ 10 কিলোমিটাৰ গভীৰতাত ভূমিকম্প অনুভূত হয়। দক্ষিণ আমেৰিকাৰ দক্ষিণ প্ৰান্তত হোৱা এই ভূমিকম্পৰ পাছতে হাজাৰ হাজাৰ লোক নিৰাপদ ঠাইলৈ স্থানান্তৰিত হৈছে। চিলিৰ দুৰ্যোগ সংস্থাৰ এটা সূত্ৰই জনোৱা মতে কম জনবসতিপূৰ্ণ পুয়েৰ্টো উইলিয়ামছ আৰু পুয়েৰ্টো নাটালেছ অঞ্চলৰ 1700 অধিক লোকে নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে। ইফালে আৰ্জেণ্টিনাৰ উপকূল অঞ্চলৰ পৰা প্ৰায় 2000 লোকক স্থানান্তৰিত কৰা হৈছে। ভাৰতৰ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি 2024-25 বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ৰপ্তানিয়ে সৰ্বকালৰ সৰ্বোচ্চ 824.9 বিলিয়ন ডলাৰ স্পৰ্শ কৰিছে। বিগত বৰ্ষৰ তুলনাত মুঠ ৰপ্তানিৰ হাৰ 6.01% বৃদ্ধি পাইছে। সেৱাৰ ৰপ্তানিৰ হাৰ 13.6% বৃদ্ধি পাই সৰ্বকালৰ সৰ্বোচ্চ 387.5 বিলিয়ন ডলাৰ হৈছে। কেৱল মাৰ্চ মাহত সেৱাৰ ৰপ্তানি 18.6% বৃদ্ধি পাই 35.6 বিলিয়ন ডলাৰ হৈছে। এই নতুন পৰিসংখ্যাই বাণিজ্য মন্ত্ৰালয়ৰ পূৰ্বৰ অনুমান 820.93 বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে আৰু আশা কৰাতকৈ অধিক শক্তিশালী বাণিজ্য আৰু সেৱাৰ প্ৰদৰ্শন প্ৰতিফলিত কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি নিশা আহমেদাবাদত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 38 ৰাণত পৰাস্ত কৰে। নিৰ্ধাৰিত 20 অভাৰত গুজৰাট টাইটানছে 6টা উইকেটৰ বিনিময়ত 224 ৰাণ সংগ্ৰহ কৰে। আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেটি আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ভ্ৰমণৰত এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও মেনুৱেল গনক্লেভছ লৰেনকোৰ সৈতে নতুন দিল্লীৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্যশ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ 2025ত কালি ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ CIC প্ৰথম সত্ৰ সম্পন্ন হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 37 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।